এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান, জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহান, আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন আৰু ধেমাজিৰ জিলা আৰু ছেছন আদালতৰ দ্বাৰা পক্সো আইনৰ অধীনত এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা 1,00,000 নিযুক্তিৰ ঠাইত বৰ্তমানলৈ 1,40,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ল বুলি তেওঁ উল্লেখ কৰে। তেওঁ এই সন্দৰ্ভত বিৰোধী পক্ষৰ সমালোচনাকো কটাক্ষ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ 5,000 পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। এটকাও নোলোৱাকৈ মেধাৰ ভিত্তিত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰিছে বুলি তেওঁ কয়। নতুন আৰক্ষীৰ আইনমতে কাম কৰা অসম প্ৰথমখন ৰাজ্য বুলিও তেওঁ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপপৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010গৰাকীয়ে অসম আৰক্ষী, 411গৰাকী অসম আৰক্ষী অনাতাঁৰ সংগঠন, 361গৰাকী গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। 5,550গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তিপত্ৰ প্ৰদান কৰিছে। বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে লোকসভাত আজি জনতাৰ শিল্পী জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহান জনায়। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী তোলে। যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তী শিল্পীগৰাকীৰ মৃত্যু হ'ল সেই সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰে ন্যায় দিবলৈ তেওঁ আহান জনায়।
I stand in the Parliament of India to pay tribute to one of the greatest sons of our mother Assam, Ohomia Ai, late Zubin Garg. Late Zubin Garg was a legendary musician. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Truly, Assam meant tea, oil, rhinoceros and Zubin Garg. He showed us a vision of Bor Ohom that is free from hate, fear, suspicion and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg and we request the government of India to give the highest civilian honor to late Zubin Garg. Thank you.
আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণ, সমৰ্পণ তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে অহৰ্নিশে কাম কৰি যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। কৰোণা ধাৰাৰ সৌজন্যত কাৰ্বি আংলং জিলাৰ ডিফুত দিনজোৰা কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। দিৱস উপলক্ষে পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মুকলি সভাৰ লগতে দিব্যাংগসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত 6গৰাকী দিব্যাংগ ব্যক্তিক কৰোণা ধাৰাৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজিতো এই দিৱস পালন কৰা হয়। জিলাখনৰ সমগ্ৰ শিক্ষা অভিযানৰ সৰ্বাম্মক শিক্ষা গোটৰ উদ্যোগত মৰিধল কঠালগুৰি প্ৰাথমিক বিদ্যালয়, গোগামুখ চেতিয়াগাঁও প্ৰাথমিক বিদ্যালয় আৰু তেলাম গামচুক প্ৰাথমিক বিদ্যালয়ত এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পিতৃ মাতৃৰ অভিভাৱক সন্মিলন, দিব্যাংগ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা, গছপুলি ৰোপণ, দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। এই সন্দৰ্ভত জিলা আঁচনি বিষয়া অৱনী নাথে এইদৰে কয়।
এই কার্যসূচীক সংগতি রাখি কৃষকসকলের মধ্যে স্বাস্থ্য পরীক্ষা আমার রাষ্ট্রীয় স্বাস্থ্য সেবা এনএইচএম আমাক এই সহায় আগবাইছে। ফিজিওথেরাপি যখন আছে আমার সমগ্র শিক্ষার সহযোগ করা একটা শারীরিকভাবে ডেমনস্ট্রেশন দিছে, ফিজিক্যাল ডেমনস্ট্রেশন দিছে কেনেদরে শিশুসকলক আমি ফিজিওথেরাপি করা হয়, ইতিমধ্যে দেখাই দিছে কেনেকে এই ঘরতো এনেকা ধরনের ফিজিওথেরাপি প্রাথমিক যেখানে অনুশীলন করব সেখানে দেখাই দিছে।
শিবসাগর জেলার বিশেষভাবে সক্ষম শিক্ষার্থী প্রতিষ্ঠান কৌমুদালয়ত দিব্যাঙ্গ দিবস উপলক্ষে শিক্ষার্থীসকলের মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। হোজাইতো বিভিন্ন কার্যসূচীরে এই দিবস পালন করা হয়। লঙ্কা হাইস্কুলের প্রাঙ্গণত অভিজ্ঞ চিকিৎসকর দলে কেবাগৰাকী লোকক চিকিৎসা সেবা আগবায়। পূব নলবারী শিক্ষাখণ্ডর উদ্যোগত আজি মুগকুচি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দিনজোড়া কার্যসূচীরে আন্তঃরাষ্ট্রীয় দিব্যাঙ্গ দিবস পালন করা হয়। এই দিবস উপলক্ষে বিদ্যালয়খনত বিশেষভাবে সক্ষম ছাত্র ছাত্রীর মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে এগৰাকী নাবালিকাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত এজনক আজি 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। 2021 চনৰ জুলাইত সংঘটিত এই ঘটনাৰ গোচৰত জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াই আদালতে অভিযুক্ত লগ বাহাদুৰ ছেট্ৰিক ভাৰতীয় দণ্ডবিধিৰ 323, 324, 376 ধাৰা আৰু পক্সো আইনৰ 6 নম্বৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে। নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানার অন্তর্গত ভকতগাঁওত পৰহিলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। প্রশাসনে প্রায় 38 বিঘা ভূমিত থকা 75টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা আজি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী দিয়া হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি অন্য ঠাইলৈ ৰাওনা হয়। আজি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰি দখলকাৰী পৰিয়ালসমূহক শীঘ্ৰে চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়ে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্ৰেচন বিভাগৰ সহকাৰী অধ্যাপক ডঃ হবিবুৰ ৰহমান লস্কৰ আৰু তেওঁৰ দলে ফাইনেন্স ইণ্টিগ্ৰেটেড একচেছ কণ্ট্ৰল ডিভাইচ অৰ্থাৎ ফিনটেক নামৰ আহিলাৰ বাবে ব্ৰিটেইনৰ পৰা পেটেণ্ট লাভ কৰিছে। ব্ৰিটেইনৰ বৌদ্ধিক সম্পদ কাৰ্যালয়ে তেওঁলোকে উদ্ভাৱন কৰা এই পেটেণ্টক এটা বিশেষ নম্বৰ প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ডঃ লস্কৰ দলে ভাৰততো পেটেণ্ট লাভ কৰিছিল। যোৱা বছৰৰ 21 মাৰ্চত ইকুইটি ৰিস্ক মেনেজমেণ্ট নামৰ আহিলাৰ বাবে এই পেটেণ্ট লাভ কৰা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা 5 বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণ গীত পৰিৱেশনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। পুৱা 8 বজাৰ প্ৰসংগ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰনাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰে। ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পবিত্ৰ ভাগৱত বহন কৰে। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা দলসমূহে থিয়নাম পৰিৱেশন কৰে। ভাৰতে ৰায়পুৰৰ শ্বহীদ বীৰনাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 359 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 5টা উইকেটৰ বিনিময়ত 358 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে 66 আৰু ৰবীন্দ্ৰ জাদেজাই 24 ৰাণ কৰি অপৰাজিত হৈ থাকে। ঋতুৰাজ গাইকোৱাৰে সৰ্বাধিক 105 আৰু বিৰাট কোহলীয়ে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 3 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 22 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰথমখন এদিনীয়াত ভাৰতে 17 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি 1-0 অগ্ৰগতি লাভ কৰিছে। খেলখনত প্ৰথমে বেট ধৰি বিৰাট কোহলীৰ অনবদ্য শতকৰ সহায়ত ভাৰতে 8টা উইকেটৰ বিনিময়ত 349 ৰাণ সংগ্ৰহ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহ্বান। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন আৰু ধেমাজিৰ জিলা আৰু ছেছন আদালতৰ দ্বাৰা পক্সো আইনৰ অধীনত এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।